এই মোৰ ক্ষেত্ৰত অৰ্জুন একলৈ বৰ আৰু কৰ্ণৰ পিছত মোৰে নামটো আহিব লাগে। ঐ 500 টকাৰে দিয়া
পুৰণা বিল্ডিঙৰ পিছফালে অকল দা বেষ্ট। থেংক ইউ। দিনততো তোমাৰ মা দেউতা স্কুলত থাকে ন?
মাষ্টৰ যেতিয়াতো স্কুলতে থাকিব, কিয়
বঢ়িয়া
সি আপোনাৰ দৰে নহয় জানো,
তেনেহলে
পিঠি উলিয়াই যাবি।
সেই ল'ৰাজনে তোমাক কিবা এটা কৈছে নেকি?
এই ৰাস্তা দি যোৱা মানুহক এনেকে চিঞৰে অলপ মেণ্টেল হয়। মই তোমাক কথা এটা ক'ব পাৰোঁ নেকি?
সোধা না।
মই তোমাক
মাংসত আদা নহৰু দিয়া নে?
আদা নহৰু দিওঁ।
আদা নহৰু পিচি দিয়া, মিক্সিত দিয়া।
নাই নাই, খুন্দনা আছে আমাৰ দেউতা, মই বিয়া হ'ম।
তই গাড়ী পিছফালে কি কৰিছ?
অনাদা, অকণমান প্ৰেমজনিত কেচ।
পলাল 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 পলা